এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহৰ ভিতৰত আছে মহিলা উদ্যমিতা আঁচনিৰ অধীনত হাইলাকান্দি আৰু কাছাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত 12 ডিচেম্বৰত আদালতত এছ আই টিৰ অভিযোগনামা দাখিল খ্যাতনামা বিজ্ঞানী ভূপেন্দ্ৰনাথ গোস্বামীলৈ সন্মানীয় এ এন আৰ এফ প্ৰধানমন্ত্ৰী প্ৰফেচাৰ শ্বিপ সন্মান ইণ্ডিগ' এয়াৰলাইন্সৰ অচলাৱস্থা অব্যাহত বৰঝাৰ বিমানবন্দৰতো যাত্ৰীসকল আহুকালৰ সন্মুখীন আৰু বিশাখাপট্টনমত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে দক্ষিণ আফ্ৰিকাৰ 271 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই সংগীতা শৰ্মা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। এতিয়া বিতং বাতৰি। মহিলা আত্মসহায়ক গোটৰ সদস্যক গ্ৰাম্য উদ্যোগী হিচাপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে আৰম্ভ কৰা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি হাইলাকান্দি আৰু কাছাৰৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে। হাইলাকান্দিৰ প্ৰায় 18,000 মহিলাক 10,000 টকাৰ প্ৰাৰম্ভিক পুঁজিৰ চেক বিতৰণ কৰা হয়। এই উপলক্ষে অনুষ্ঠিত জনসভাত ডঃ শৰ্মাই কয় যে এই পৰ্যন্ত উদ্যমিতা আঁচনিৰ অধীনত ৰাজ্যৰ 12 লাখ মহিলাক 10,000 টকাকৈ দিয়া হৈছে আৰু ৰাজ্যৰ 50টা বিধানসভা সমষ্টিত এই আঁচনি ৰূপায়ণ কৰা হৈছে। এই টকা মহিলাসকলে ভাল কামত ব্যৱহাৰ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্য চৰকাৰে অসমৰ 40 লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈছে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰে। বৰ্তমানৰ ৰাজ্য চৰকাৰে মধ্যবিত্তসকলৰ বাবে কাম কৰি আহিছে বুলিও তেওঁ কয়। জনসাধাৰণৰ সুবিধা হোৱাকৈ হাইলাকান্দি অসামৰিক চিকিৎসালয়ত এটা এম আৰ আই মেচিন সংস্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই উল্লেখ কৰে। চেক বিতৰণ কাৰ্যসূচীত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই পুৰণি হাস্পতাল পথত ভাৰত কেশৰী ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ এটা প্ৰতিমূৰ্তি স্থাপনৰ শিলান্যাস কৰে। হাইলাকান্দিৰ পাছত তেওঁ কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ বৰজালেঙা খেলপথাৰত উদ্যমিতা আঁচনিৰ অধীনত 20,000ৰো অধিক মহিলাক চেক প্ৰদান কৰে। এই উপলক্ষে আয়োজিত জনসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলাসকলে এই ধন ভাল কামত বিনিয়োগ কৰিলে পৰৱৰ্তী সময়ত 50,000 টকালৈকে সাহায্য লাভ কৰিব। ধলাই বিধানসভা সমষ্টিৰ 3,000 মহিলাক নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। অহা 1 জানুৱাৰীৰ পৰা ছাত্ৰীসকলৰ দৰে ছাত্ৰসকলকো আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব বুলি তেওঁ কয়। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বৰাকত উদ্যোগী সৃষ্টিৰ বাবে শীঘ্ৰে এখন বিনিয়োগ সন্মিলনৰ আয়োজন কৰা হ'ব বুলিও উল্লেখ কৰে।
ধলাই সমষ্টিৰ 20,000 মহিলাক মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিলোঁ। অহাকালি উদাৰবন সমষ্টিত বিতৰণ কৰিম আৰু এক প্ৰকাৰ বৰাক ভেলীত আৰু 15-20 দিনৰ ভিতৰত চব মহিলাই এই টকা পাই যাব।
ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে 12 ডিচেম্বৰত আদালতত অভিযোগনামা দাখিল কৰিব। বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই আজি উলুবাৰীত থকা চি আই ডিৰ কাৰ্যালয়ত এখন সংবাদমেলত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত 18/2025 নম্বৰত এটা গোচৰ ৰুজু হৈছিল। এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বুলি তেওঁ উল্লেখ কৰে। অভিযোগনামাৰ জৰিয়তে গোচৰৰ সকলো তথ্য আদালতত দাখিল কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। এই ঘটনা সন্দৰ্ভত বৰ্তমানলৈ 7 জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এই পৰ্যন্ত 300ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে বুলি তেওঁ কয়।
কেছটোৰ তদন্ত প্ৰায় আমি চূড়ান্ত পৰ্যায়ত আহি পাইছোঁ। আমি অহা 12 ডিচেম্বৰত কেছটোৰ চাৰ্জশ্বীট আদালতৰ সন্মুখত দাখিল কৰিম। বাকী সবিশেষ আমি আদালতত যেতিয়া চাৰ্জশ্বীট দিম তাত গোটেইখিনি তথ্য থাকিব। জানে যে আমি 7 জন মানুহক এৰেষ্ট কৰিছিলোঁ আৰু সাক্ষী হিচাপে আমি এতিয়ালৈকে 300ৰো অধিক মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছোঁ। চাৰ্জশ্বীট বৰ্তমান এখনেই দিয়া হ'ব। 18/2025 কেছটোত চাৰ্জশ্বীট দাখিল কৰা হ'ব।
খ্যাতনামা জলবায়ু বিজ্ঞানী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগত সংযুক্ত শান্তিস্বৰূপ ভাটনাগৰ বঁটাপ্ৰাপক অধ্যাপক ভূপেন্দ্ৰনাথ গোস্বামীলৈ এ আৰ আই এন ই এফ প্ৰধানমন্ত্ৰী প্ৰফেচাৰশ্বিপ আগবঢ়োৱা হৈছে। অনুসন্ধান নেশ্যনেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰমণে এই কথা ঘোষণা কৰিছে। দেশৰ শ্ৰেষ্ঠ অৱসৰপ্ৰাপ্ত বিজ্ঞানী অভিজ্ঞ গৱেষক আৰু উদ্যোগ বিশেষজ্ঞসকলক গৱেষণামুখী বিশ্ববিদ্যালয়সমূহত নিযুক্তি কৰাই এই প্ৰফেচাৰশ্বিপৰ মূল উদ্দেশ্য। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননীগোপাল মহন্তই এটা শুভেচ্ছামূলক বাৰ্তাত কয় যে অধ্যাপক ভূপেন্দ্ৰনাথ গোস্বামীৰ দৰে অভিজ্ঞ বিজ্ঞানীয়ে বিশ্ববিদ্যালয়ত গৱেষণা কৰিলে জলবায়ু আৰু পৰিৱেশ বিজ্ঞানৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহে অধিক গতি লাভ কৰিব। উল্লেখযোগ্য যে দেশৰ শীৰ্ষ বিজ্ঞানী, জ্যেষ্ঠ অধ্যাপক আৰু কেইবাখনো ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ পূৰ্বৰ পৰিচালকক এই প্ৰফেচৰশ্বিপ প্ৰদান কৰা হৈছে। ৰাজ্যৰ জাতীয় জীৱনৰ এগৰাকী পুৰুধা ব্যক্তি হোমেন বৰগোহাঁইৰ জন্মবাৰ্ষিকীৰ লগত সংগতি ৰাখি কাইলৈ 2025 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হ'ব। কাইলৈ কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত এই বঁটা আৰু পেঞ্চন প্ৰদান কৰা হ'ব। এইবাৰ মুঠ 18গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ লগতে 10গৰাকী সাহিত্যিকলৈ সাহিত্য পেঞ্চন আগবঢ়োৱা হৈছে। দিনৰ 11 বজাত হ'বলগীয়া এই অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। 2025 বৰ্ষৰ সাহিত্য বঁটা লাভ কৰাসকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ডঃ সূৰ্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অৰ্পণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুবৰ্ণা শইকীয়াকে ধৰি আন কেইবাগৰাকীও সাহিত্যিক আছে। সাহিত্যিকসকলক বঁটাৰ লগতে 50,000 টকা প্ৰদান কৰা হ'ব। ইপিনে সাহিত্য পেঞ্চন লাভ কৰাসকলে প্ৰতিমাহে 8,000 টকাকৈ লাভ কৰিব। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে ভাস্বতী চক্ৰৱৰ্তীয়ে।
ইণ্ডিগ' এয়াৰলাইন্সৰ বিমান সেৱাত হোৱা খেলিমেলিৰ বাবে দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীৰ গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰতো যাত্ৰীসকলে আজিও চৰম অসুবিধাৰ সন্মুখীন হয়। বিমানৰ উৰণ আৰু অৱতৰণত হোৱা খেলিমেলিৰ বাবে যাত্ৰীসকলে বিমান বন্দৰতে ঘণ্টা ঘণ্টা জুৰি সময় অতিবাহিত কৰিব লগা হৈছে। এনে খেলিমেলিৰ বাবে ৰাজ্যৰ 8গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে ৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত অংশগ্ৰহণৰ পৰা বঞ্চিত হ'ব লগা হয়। অহা 8 ডিচেম্বৰৰ পৰা গুজৰাটত হ'বলগীয়া চতুৰ্থ মিনি নেচনেল বেডমিণ্টন প্ৰতিযোগিতাত অংশ ল'বলৈ নাহৰকটীয়া, শিৱসাগৰ, তিনিচুকীয়া, লখিমপুৰ আৰু যোৰহাটৰ খেলুৱৈগৰাকীয়ে আজি বৰঝাৰ বিমান বন্দৰত উপস্থিত হৈছিলহি। গুজৰাটলৈ যোৱা বিমান বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত অভিভাৱক আৰু খেলুৱৈসকল বিমান বন্দৰতে আবদ্ধ হৈ থাকিবলগীয়া হয়। ইণ্ডিগ' বিমান কৰ্তৃপক্ষই খেলুৱৈসকলক কোনো ধৰণৰ সুবিধা আগনভৰোৱাৰ বাবে বিমান বাতিল হোৱাৰ পিছতো টিকটৰ মূল্য উভতাই নিদিয়া বুলি অভিভাৱকসকলে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে চৰকাৰক গুজৰাটলৈ যোৱাৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও অনুৰোধ জনায়।
আমাৰ 4th নেচনেল বেডমিণ্টন খেল আছিলে 8 তাৰিখৰ পৰা 11 তাৰিখলৈকে আছিলে আপোনাৰ গুজৰাট বৰোদাত। আমাৰ এইজন ল'ৰা 4জন, ছোৱালী 4গৰাকী, 8জন টোটেল আৰু। এতিয়া আমি যাবলৈ এয়াৰপৰ্ট আহিছিলোঁ, আমি শিৱসাগৰৰ পৰা আহিছোঁ। আহি পেলাই আমাৰ ফ্লাইট অলৰেডি কেঞ্চেল হৈছে। আজি 6 তাৰিখৰ আমাৰ ফ্লাইট আছিলে 11 বজাৰ পৰা ইণ্ডিগ'ত, কিন্তু ফ্লাইট কেঞ্চেল হৈছে আৰু তেওঁলোকে কোনো আমাক ৰেচপণ্ড কৰা নাই। এওঁলোক আছিলে আমাৰ গোটেই আসাম টীম গৈছিলে যোৱা কথা, নোৱাৰে, আমাক কেঞ্চেলে হ'ল অলৰেডি ফ্লাইট। আমি এতিয়া এছ'চিয়েশ্যনত কথা পাতিছোঁ, কিন্তু তেওঁলোকে একো চলিউশ্যন দিব পৰা নাই। আমাৰ ৰাতি 1:30টাত মেছেজ আহিছে যে আমাৰ ফ্লাইট কেঞ্চেল বুলি।
ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰতি বছৰৰ দৰে এইবাৰো 10 ডিচেম্বৰত ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ বৰাগাঁৱৰ নৱনিৰ্মিত শ্বহীদ স্মাৰক ক্ষেত্ৰত কেন্দ্ৰীয় কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি পূৰ্ণগতিত অব্যাহত ৰাখিছে। মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ৰূপেশ গোৱালাই আজি স্মাৰক ক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশ লোৱা ৰাইজৰ যাতায়ত, স্বাস্থ্যসেৱাৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সুবিধাসমূহৰ সঠিক ব্যৱস্থা নিশ্চিত কৰিবলৈ তেওঁলোকে বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে। জিলা আৰু সমজিলা মুখ্য কাৰ্যালয়সমূহতো সকলো স্তৰৰ ৰাইজৰ সক্ৰিয় অংশগ্ৰহণেৰে শ্বহীদ দিৱস পালন কৰা হ'ব বুলি মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰে। সদ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে ৰাজ্যজুৰি পৰিৱেশ আৰু জলবায়ু সজাগতা সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে সদ গুৱাহাটী ছাত্ৰ সন্থাই দক্ষিণ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত আজি বশিষ্ঠ নদীৰ সুৰক্ষাৰ বাবে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰে। লগতে বশিষ্ঠ মন্দিৰৰ চৌহদত ছাত্ৰ সংগঠনটোৱে চাফাই কাৰ্যসূচী ৰূপায়ণ কৰে। পাছত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই বশিষ্ঠ নদীৰ পাৰৰ দখলীকৃত ভূমিসমূহ দখলমুক্ত কৰি বিজ্ঞানসন্মতভাৱে নৈখনৰ সংৰক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। নতসূৰ্য সোৰণি উদযাপন সমিতিৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অহা 13 ডিচেম্বৰৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাট সমাৰোহৰ আয়োজন কৰা হৈছে। উদ্বোধনী সন্ধিয়া ঋতুপৰ্ণা দাসৰ ৰচনা আৰু পৰিচালনাৰে কুৰুক্ষেত্ৰ নাটখন মঞ্চস্থ কৰা হ'ব। কিংবদন্তী শিল্পী জুবিন গাৰ্গৰ স্মৃতিত সমাৰোহৰ প্ৰথম দিনটো উচৰ্গা কৰা হ'ব। সেইদিনা অনুষ্ঠানত নটসূৰ্যৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক গিয়াছুদ্দিন আহমেদৰ স্মৃতিত নাট্যকাৰ আৰু পৰিচালক তৰুণ শইকীয়া স্মাৰক বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানতে নটসূৰ্য নাট সমাৰোহৰ স্মৰণিকা উন্মোচন কৰা হ'ব। 14 ডিচেম্বৰত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত আৰু চন্দ্ৰজিৎ শইকীয়া পৰিচালিত কালজয়ী নাটক ৰূপালী মঞ্চস্থ কৰা হ'ব। আয়োজকসকলে ৰাইজৰ সুবিধাৰ্থে প্ৰতিটো দৰ্শনীতে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে। কোচ ৰাজবংশী নাগৰিক মঞ্চৰ উদ্যোগত বঙাইগাঁও বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আলোচনা চক্ৰ অনুষ্ঠিত হৈছে। উদ্বোধনী অনুষ্ঠানত মূল বক্তা হিচাপে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপৰ লগতে অৱসৰপ্ৰাপ্ত অধ্যাপক তথা লেখক ডঃ শান্ত বৰ্মনে অংশগ্ৰহণ কৰে। অবিভক্ত গোৱালপাৰা জিলাৰ ইতিহাস, আৰ্থসামাজিক আৰু ৰাজনৈতিক অৱস্থা শীৰ্ষক এই আলোচনা চক্ৰত শ্বিলঙৰ লগতে উত্তৰ পূৰ্বাঞ্চল পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক জ্যোতিৰ্ময় প্ৰধানে ভাষণ আগবঢ়ায়। নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডঃ সমুদ্ৰগুপ্ত কাশ্যপে ভাষণত ইংৰাজী শাসনৰ বিৰুদ্ধে যুঁজ দিয়া অসমৰ জনগোষ্ঠীয় বীৰ পুৰুষসকলৰ বিষয়ে আলোকপাত কৰে। ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকলৈ সা সুবিধা সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ আৰু প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্ৰাক্তন যুটীয়া কৃষি সঞ্চালক মৌচুম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্ৰিয়া বৰাই অংশ ল'ব। অনুষ্ঠানত কেইবাগৰাকীও কৃষকে নিজৰ অভিজ্ঞতা বিনিময় কৰিব। অনুষ্ঠানটি আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। এতিয়া পৰৱৰ্তী বাতৰি শুনক সংগীতা শৰ্মাৰ পৰা।
দলিত তথা অনুসূচিত জাতিৰ লোকসকলৰ ন্যায়ৰ বাবে জীৱন উৎসৰ্গা কৰা ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ ভীমৰাও আম্বেদকাৰৰ মৃত্যুতিথি আজি ৰাজ্যৰ বিভিন্ন অঞ্চলত পালন কৰা হয়। যোৰহাট জিলা অনুসূচিত জাতি মৰ্চাৰ উদ্যোগত পশ্চিম যোৰহাটৰ টিয়কৰ সৰুহোজ গাঁৱৰ ৰংগমঞ্চত অনুষ্ঠিত এই দিৱসৰ কাৰ্যসূচীত শ্ৰী শ্ৰী মায়ামৰা পুৰণিমাটি সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱগোস্বামী, খুটিয়াপুটা মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰো উপস্থিত থাকে। অনুষ্ঠানত প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ লগতে প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকা, অনুসূচিত জাতি মৰ্চাৰ অসম প্ৰদেশৰ উপসভাপতি মৃদুপৱন দাসো উপস্থিত থাকি ডঃ আম্বেদকাৰৰ জীৱন, কৃতি, সংঘৰ্ষৰ বিষয়ে আলোকপাত কৰে। আজিৰ এই সভাত কেইবাগৰাকীও ব্যক্তিয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। বিশ্বনাথ জিলাৰ বিহালীতো আজি সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ উদ্যোগত ডঃ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস উদযাপন কৰা হয়। জালুকবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আধুনিক ভাৰতৰ যুগদ্ৰষ্টা ডঃ আম্বেদকাৰৰ সপ্তদশ মহাপৰিনিৰ্বাণ দিৱস বিশ্বনাথ জিলা সমিতিৰ সহযোগত পালন কৰা হয়। অহা 21 ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিৎ দিলীপ গৌৰৱকে ধৰি জ্যেষ্ঠ চৰকাৰী তথা প্ৰশাসনিক বিষয়াসকলে সুৰক্ষাজনিত সকলো দিশৰ লগতে অন্যান্য প্ৰস্তুতিৰ বুজ লয়। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে 21 ডিচেম্বৰত ডিব্ৰুগড়ৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নামৰূপত অসম ভেলী ফাৰ্টিলাইজাৰ্ছ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ আধাৰশিলা স্থাপন কৰিব। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলি থকা তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ আজি বিশাখাপট্টনমত অনুষ্ঠিত অন্তিমখন খেলত দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰি ভাৰতক জয়ৰ বাবে 271 ৰাণৰ লক্ষ্য বান্ধি দিছে। দক্ষিণ আফ্ৰিকাই 47 অভাৰ 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 270 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কুইণ্টন ডিককে 106 আৰু টেম্বা বাবুমাই 48 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণাই 4টাকৈ উইকেট দখল কৰে। ভাৰতে এই বাতৰি যুগুতাৰ পৰলৈকে 13 অভাৰত এটাও উইকেট নেহেৰুৱাকৈ 60 ৰাণ সংগ্ৰহ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে শৃংখলাৰ প্ৰথম দুখন খেলত দুয়োটা দলে বিজয় সাব্যস্ত কৰি 1-1 সমতা স্থাপন কৰিছে। মহিলা উদ্যমিতা আঁচনিৰ অধীনত হাইলাকান্দি আৰু কাছাৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চেক বিতৰণ। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত 12 ডিচেম্বৰত আদালতত SIT-ৰ অভিযোগনামা দাখিল। খ্যাতনামা বিজ্ঞানী ভূপেন্দ্ৰ নাথ গোস্বামীলৈ সন্মানীয় ANRF প্ৰধানমন্ত্ৰী প্ৰফেচৰশ্বিপ সন্মান। ইণ্ডিগ' এয়াৰলাইন্সৰ অচলাৱস্থা অব্যাহত, বৰঝাৰ বিমানবন্দৰতো যাত্ৰীসকল আহুকালৰ সন্মুখীন। আৰু বিশাখাপট্টনমত অনুষ্ঠিত এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে দক্ষিণ আফ্ৰিকাৰ 271 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।